বাছনিসকলৰ কৰ্ম এক অধ্যায়। শিষ্যসকলৰ সন্মুখত প্ৰভু যীশুৰ স্বৰ্গ আৰোহণ। হে থিয়'ফিল, মই প্ৰথম প্ৰবন্ধত আৰম্ভণিৰ পৰা যীশুক স্বৰ্গলৈ নিয়া দিনলৈকে তেওঁ যি যি কৰ্ম কৰিলে আৰু উপদেশ দিলে সেই সকলোবোৰৰ বিষয়ে লিখিলোঁ। পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাচনীসকলক পবিত্ৰ আত্মাৰ দ্বাৰাই আজ্ঞা দিলে। ক্ৰুচীয় মৃত্যুৰ দুখভোগৰ পাছত তেওঁ পাচনীসকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীয়াই থকাৰ প্ৰমাণ দিলে। এইদৰে যীশুৱে 40 দিনলৈকে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে। এদিন পাচনীসকলৰ সৈতে সমবেত হোৱা সময়ত তেওঁ এই আজ্ঞা দিলে, তোমালোকে জেৰুচালেম এৰি নাযাবা, কিন্তু মোৰ পৰা পিতৃ যি প্ৰতিজ্ঞা শুনিলা সেই প্ৰতিজ্ঞালৈকে বাট চাই থাকা। জোহনে পানীতহে বাপ্তিস্ম দিলে, কিন্তু কিছুদিনৰ পাছত তোমালোকক পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হ'ব। পুনৰ গোট খোৱা সময়ত তেওঁলোকে যীশুক সুধিলে, হে প্ৰভু, ইজৰাইলক আপুনি এই কালতে পুনৰাই ৰাজ্য দিবনে? তেতিয়া তেওঁলোকক তেওঁ ক'লে, যি কাল আৰু সময় পিতৃয়ে নিজৰ ক্ষমতাৰ অধীনত ৰাখিছে সেই বিষয়ে তোমালোকে জানিবলৈ নোপোৱা, কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব তেতিয়া তোমালোক আত্মাত শক্তিশালী হ'বা। তেতিয়া তোমালোকে জেৰুচালেম আদি কৰি গোটেই যিহুদীয়া চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হ'বা। এই কথা কোৱাৰ পাছত প্ৰভু যীশুক আকাশলৈ তুলি নিয়া হ'ল আৰু এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে, যাতে তেওঁলোকে ওপৰলৈ ৰ লাগি চাই থাকিল। কিন্তু পুনৰবাৰ প্ৰভু যীশুক দেখা নাপালে। এইদৰে আকাশলৈ একেদৰে চাই থাকোঁতে হঠাৎ বগা বস্ত্ৰ পৰিধান কৰা দুজন লোক তেওঁলোকৰ ওচৰত থিয় হ'ল আৰু তেওঁলোকক ক'লে, হে গালিলিয়া দেশৰ গালিলিয়াসকল, তোমালোকে কিয় আকাশলৈ ৰ লাগি চাইছা? এইজন যীশুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হ'ল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা সেইদৰে তেওঁ আকৌ আহিব। তাৰ পাছত পাচনীসকল জৈতুন নামৰ পাহাৰৰ পৰা জেৰুচালেমলৈ উভতি আহিল। এই পাহাৰ জেৰুচালেমৰ পৰা বিশ্ৰামবাৰে যোৱা বাটৰ সমান দূৰৈত অৱস্থিত। যেতিয়া তেওঁলোকে জেৰুচালেম নগৰ গৈ পালে, তাত তেওঁলোকে পিতৰ, জোহন, জাকুব, অন্দ্ৰিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক জাকুব, উদ্যোগী চিমন আৰু জাকুবৰ পুতেক যিহুদা থকা ঘৰৰ ওপৰ কোঠালীলৈ গ'ল। তাতে তেওঁলোকে কেইগৰাকীমান মহিলা, যীশুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েকসকলৰ সৈতে সকলোৱে এক মনেৰে প্ৰাৰ্থনাত লাগি থাকিল, যিহুদাৰ পদত মতথিয়ক নিযুক্ত কৰা। সেই সময়ছোৱাত প্ৰায় 120 জন লোক গোট খাই আছিল। তাতে পিতৰে উঠি ক'লে, হে ভাইসকল, ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ'বলৈ যীশুক বন্দী কৰাৰ প্ৰয়োজন আছিল, কিয়নো যীশুক বন্দী কৰাসকলক যীহুদাই বাট দেখুওৱাৰ বিষয়ে পবিত্ৰ আত্মাই দাউদৰ মুখেৰে পূৰ্বতে প্ৰকাশ কৰিছিল। তেওঁ আমাৰ মাজৰে এজন আছিল আৰু এই পৰিচৰ্যা কাৰ্যৰ ভাগো পাইছিল। দুষ্কৰ্ম কৰি পোৱা ধনেৰে তেওঁ এডোখৰ মাটি কিনিলে আৰু তাতে তলমূৰকৈ পৰি যীহুদাৰ পেট ফাটি নাড়ীভুৰু সকলো ওলাল। এই কথা জেৰুচালেমত নিবাস কৰা আটাই মানুহৰ মাজত বিয়পি পৰিল আৰু সেয়েহে তেওঁলোকৰ ভাষাত সেই মাটিৰ নাম সকলদামা অৰ্থাৎ তেজৰ মাটি হ'ল। পিতৰে পুনৰ ক'লে, কিয়নো গীতমালা পুস্তকত লিখা আছে, তেওঁ থকা ঠাই নিৰ্জন হওক, তাত কোনো মানুহ নাথাকক আৰু আনে তেওঁৰ অধ্যক্ষ পদ পাওক। গতিকে প্ৰভু যীশুক জোহনে বাপ্তিস্ম দিয়া দিনৰে পৰা স্বৰ্গলৈ নিয়া দিনলৈকে যিসকলকে আমাৰ মাজত চলা ফুৰা কৰিছিল সেই লোকসকলৰ মাজৰ বাপ্তিস্ম লোৱা এজন লোক নিশ্চয়কৈ আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ প্ৰয়োজন আছে। তেতিয়া লোকসকলে যোছেফক, যিজনক বাৰ্চবা অথবা জুষ্ট নামেৰেও জনা যায়, আৰু মতথিয় এই দুজনকে আগলৈ আনিলে। পাছত তেওঁলোকে প্ৰাৰ্থনা কৰি ক'লে, হে প্ৰভু, তুমি অন্তৰ্যামী, সকলোৰে হৃদয় জানা, সেয়েহে এই দুজনৰ মাজৰ পৰা এজনক মনোনীত কৰা, কিয়নো যীহুদাই পাপ কৰি নিজৰ যাবলগীয়া ঠাইলৈ গ'ল। সেই ঠাইত এই দুয়োজনৰ মাজৰ কোনজনক তুমি এই পৰিচৰ্যা আৰু পাচনি পদ পাবলৈ মনোনীত কৰিছা সেয়া প্ৰকাশ কৰা। পাছত তেওঁলোকে দুয়োজনৰ কাৰণে চিঠি খেলোঁতে মতথিয়ৰ নাম উঠিল আৰু তেওঁ 11 জন পাচনিৰ লগত গণিত হ'ল।